দুইনং ছবি ঈশ্বৰৰ বাক্য। এই কিতাপৰ ছবিখনক বাইবেল পুতি বুলি কোৱা হৈছে। এয়া হৈছে ঈশ্বৰৰ বাক্য। এয়াই আমাক ঈশ্বৰ আৰু তেওঁৰ পথৰ বিষয়ে কয়। ঈশ্বৰে সকলো মানুহকে প্ৰেম কৰে। আমি ঈশ্বৰৰ পৰা পৃথক হৈ আছোঁ, কিন্তু বাইবেলে আমাক ঈশ্বৰলৈ পুনৰ মিলিত হোৱাৰ একমাত্ৰ পথ দেখুৱায়। এই সত্য কাহিনীবোৰ বাইবেলত লিখা আছে।